Good evening. Itu Akashvani Koima. Sam laga naga miss khobor lagi naishe. Akam dong. Pula headlines. Sokar bara itya West Asia larai somoy desh te food grains laga stock to kafi ase naga barosa dilaishe. NBSC bara state laga sob educational institutions khan ke taikan laga campus to drug free zones inaga mati bole khobor janaishe. NCW chairperson Vijaya Rahatkar bara woman protection laws laga jankari upor dhyan dikina baat kurishe. Aro BJP ta laga 47th Foundation Day mani ase Chief Minister Nefirio para sob karyakartis khanke kushi salam janaishe. Itia pura khobor West Asian larai somoy sarkar para aji din desh te food grains khan laga stock to kafi ase koikina barosa dilaishe. New Delhi te West Asia te olai thakia diktare khan opor inter ministerial briefing de bat kurikina Department of Consumer Affairs laga additional secretary Anupam Mishra para kushi ki Zarurat thakia saman khan laga dam te iku bodli nai tai kushi ki desh te pulses laga production to jua sal para bi bishi ase. Shri Mishra para aro kushi ki sarkar para saman khan laga dam aro supply opor dhyan ke sai ase.
We also have set up a control room in the Department of Consumer Affairs. Continuous interaction with the states on any reference that we get on black marketing and holding. Now this control room also monitors the prices of the essential commodities. Besides this, another very, very important tool that the Department of Consumer Affairs has is the National Consumer Helpline 1915. National Consumer Helpline 1915 is available in 17 languages across the country.
Department of Food and Public Distribution laga Joint Secretary C. Shikabara Kushiki, desh lagote wheat aro chawal laga barabar buffer stock ase, tai Kushiki overall inflation to thik thakia lagote, edible oil aro chini laga supply to aram ke thaki ase. Nagaland Board of School Education and BSC para state laga sub educational institutions khan ke ekta 500 meter radius bitorte taikhan laga campus aro jaga to drug free zone inaga mati bole khobor janaishe. Itu to Ministry of Home Affairs bitorte Narcotics Control Bureau para ekta jankari dialogote manikina kuri ase. Ekta report te
Atish dia hisab de schools kan lokode signboard kan sopra dikhibuli jagade aro janani dia materials kan do campus di entry aro exit points di chapai rakhibuli koise institutions kan lokode students aro staff laka screening aro voluntary testing to confidentiality lokode rakhibuli koise madatia approach karni dorkar janagine NBLC pra schools kan lokode drug cholai thakia kan nohole khatra de thakia kan karone professional counseling aro thik somoy rehabilitation services dibuli janaise itolokot schools kan Narukikana Janani dia programs aru campaigns kan rakikana students, teachers, aru staff lukod drug abuse laka khatra kan janai dibuli koise. Sob institution bra ekta designated committee banaikana implement kuria do sabuli aru agi barhai ja kantu concern authorities lukodi report kuribuli ase. Anung Akashvani News Koyama.
Board para institutions khan laga head khan sob ke itu guidelines khan karage manipule aro ekta surakshat swast aro drug free educational jaga banabole karne thik kadam uthabole onurodh kurise National Commission for Women NCW laga chairperson Vijaya Rahatkar para aji koise ki India logote maiki khan laga surakshat aro ijat rakhibole karne mazbut kanun thaki ase aro sob maiki khan ke kanun bitorte Taikan laga hak to cholabole koise. Srimati Rahatkar, New Delhi te Akashvani para organize koria maiki khan logot jorigina thakia mamla aro empowerment initiative opor ekta workshop te bat kurise.
When all of us align positively, we can move forward together while preserving our strength. Along with the positive mindset, what is equally important is gender sensitization. Keeping gender sensitization at the center, we want to build an ecosystem where every individual, whether a woman or a man, receives equal opportunity and equal respect.
Jama hua manu khan logot baat kuri kina Akashvani laga News Services Division laga Director General Dhiraj M. Kakadia para kuise ki itu workshop to exploitation karne zero tolerance logot surakshat aro satcha hobo lage. Tai para aro maiki khan ke barosa dilaishi ki tai khan laga complaints khan thik process logot sai dibo. Tai aro khobor janaishi ki itu ekta mon dia series logote maiki khan laga empowerment opor thik jankari phelawole karne Akashvani para NCW logot milikina ekta joint initiative shuru kuribole ase.
I assure every woman that their complaints will be addressed through due process. I urge them to raise genuine issues without fear and misuse of legal provision and false complaint weaken the credibility of real victims and the justice system.
Dimapur te Deputy Commissioner laga office to Purana Bazar te Survey Training Institute te jaga bodle koribole thakia karne aji din bon kori dishi aro April 9 tarikh tak bon thakibo. Itu 4 din bon thakia somoy routine office kam chulia aro public log kuria khan sob suspend kori rakhibo. Hoile bi emergency case khan to sai di thakibo. District administration para manukhan ke itu bon kuria to janigina thakibole aro itu jaga bodle kuria process somoy modot koribole onurodh korise. ইটু আকাশবাণী কোহিমা পৰা আপুনি খবৰ দি আছে তাজা খবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্ট আৰু এ আই আৰ আণ্ডাৰ স্কৰ কোহিমাতে ফল' কৰিবি আপুনি কাৰণে এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাতে বি শুনিব পাৰিব ৱেলকাম বেক আপুনি খান শ্যাম লগা খবৰ শুনি আছে ভাৰতীয় জনতা পাৰ্টী বিজেপি আজি দিন তেলগা 47th ফাউণ্ডেশ্যন ডে মানি আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু পাৰ্টী প্ৰেচিডেণ্ট নীতিন নাবিনৰ লগত দুটা ছিনিয়ৰ পাৰ্টি লিডাৰছ খান পাৰা এইটো অকেশ্যনতে বিজেপি ৱৰ্কাৰ্ছ খানকে খুচি চালাম জনাইছে একটা ভিডিঅ' মেছেজতে শ্ৰীমোদী পাৰা কৈছে কি পাৰ্টি পাৰা নেশ্যন ফাৰ্ষ্ট লগা ইণ্ডিয়ান পলিটিক্সতে এটা নতুন প্ৰিন্সিপল বনাইছে তাই পাৰা পাৰ্টি ৱৰ্কাৰ্ছ খানকে ভাল চৰকাৰী কাৰণে তাইখান লগা সেৱা মন দিয়া কাম আৰু কমিটমেণ্ট কাৰণে তাৰিফ কৰিছে আৰু যোৱা কিছুমান চাল পাৰা ৱৰ্কাৰ্ছ খান বেছি যোন লগা মদতটো ইয়াদ কৰিছে
हम एक और अपने मूल्यों पर अड़िग रहे वही जन कल्याण को अपनी प्राथमिकता बनाया हमारे पास संसाधन सीमित थे लेकिन हमारी पार्टी लोगों की सेवा के लिए समर्पित रही चाहे आपदा हो या समाज में कोई सकारात्मक बदलाव हो हर जगह हमारे कार्यकर्ता सेवा भाव से जनता के बीच उपस्थित रहे
নাগালেণ্ডে ষ্টেট বিজেপি প্ৰেচিডেণ্ট বেঞ্জামিন য়েটমি পাৰা এইটো অকেশ্যন সময় মগকচুং ডিষ্ট্ৰিক্ট বিজেপি অফিচতে পাৰ্টি জনতা উঠাইছিল চিফ মিনিষ্টাৰ নিফিৰিঅ' পৰা বিজেপি কাৰ্যকৰ্তাছ খান চবকে তাইখান লগা 47th ফাউণ্ডেশ্যন ডে সময় খুচি চালাম জনাইছে একটা ছচিয়েল মিডিয়া পষ্টে শ্ৰীৰিঅ' পৰা অমিত কুৰিয়া জনাইছে কি পাৰ্টী পৰা ডেম'ক্ৰেটিক ভেলিউজ মন দিয়া কাম আৰু মিলি কিনা উন্নতি আনিবলৈ লগা আত্মাৰ লগতে দেশ বনাবলৈ লগা ধ্যান লগতে আগি যাব আৰু বি খুচি চালাম জনাই কিনা ডিপুটি চিফ মিনিষ্টাৰ আৰু ষ্টেটে বিজেপি লেজিছলেটৰ পাৰ্টী লিডাৰ ইয়ানথাঙ পেতন পৰা কৈছে কি তাই শুরু কৰাৰ লগতে বিজেপি পৰা ভাল চৰকাৰী আৰু চব দেশ মানুহখান লগা ভাৱনা পুঞ্চাবৰ কাৰণে খাৰা কৰিছে তাই পাৰা আৰু এইটো দিনটো পাৰ্টী লগা চাফাৰটো মান কৰিবলৈ আৰু মানুহখানকে সেৱা কৰিবৰ কাৰণে তাই লগা ধ্যানটো আৰু বি নতুন কৰিবলৈ ভাল মৌকা আছে কৈ কিনে জনাইছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা নেতা ভিতৰতে পাৰ্টী পৰা মানুহখানকে তাকত কৰি আছে আৰু মাৰ্জিনেলাইজ কমিউনিটিজ খানকে উঠাই আছে কৈ কিনা শ্ৰীপেতন পৰা এটা মজবুত ছেল্ফ ৰিলায়েণ্ট আৰু মিলি কিনা থাকিয়া ইণ্ডিয়া বনাবলৈ কাৰণে মিলি কিনা মেহনত কৰিবলৈ মাতিছে ডিমাপুৰ লগা চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউট চি টি আই হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্স এণ্ড এছ ডি আৰ এফ টুলিভিতে ইষ্টাৰ্ণ নাগালেণ্ড ষ্টুডেণ্টছ ফেডাৰেশ্যন লগা মেম্বাৰ্ছ খান নিমিত্তে এটা কমিউনিটি ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ ট্ৰেইনিং প্ৰগ্ৰাম আজি দিন শুৰু কৰিছে চব মিলাই কিনা 104 ট্ৰেইনিজ তাৰে মতা 81 জুন আৰু মাইকী 23 জুন এইটো 5 দিন লগা ট্ৰেইনিং দে ভাগ লৈ আছে ইনৰগেল ইভেণ্টে বাদ কৰি কিনা ডিষ্ট্ৰিক্ট কমেণ্টেণ্ট ডিমাপুৰ এম ইংয়ে কন্যাকপাৰা কমিউনিটি বেষ্ট তৈয়াৰী থাকিবলৈ লগা দৰকাৰী আৰু গ্ৰাছৰুট লেভেলতে এমাৰ্জেঞ্চি খান দেখভাল কৰিবলৈ ট্ৰেইণ্ড ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ লগা দৰকাৰী থাকিয়া হিচাপৰ ওপৰত ধ্যান দি কিনা বাদ কৰিছে চি টি আই লগা কমাণ্ডেণ্ট আভিনিঅ' পৰা জনাইছে কি এইটো ট্ৰেইনিং পৰা ভাগ লোৱা মানুহখানকে লাগিয়া ডিজাষ্টাৰ ৰেছপন্স স্কিলছ আৰু জ্ঞান দিবলৈ ধ্যান দি আছে তাই কৈছে কি চি টি আই দ' ডিপাৰ্টমেণ্ট অফ হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্স ভিতৰতে একলা মন দিয়া ট্ৰেইনিং ইনষ্টিটিউট আছে যোন পৰা ডিজাষ্টাৰ ৰেছপন্স আৰু তৈয়াৰী থাকিবলৈ ওপৰত ধ্যান দি আছে শ্ৰীমতী আভিনিঅ' পৰা আৰু কৈছে কি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত মিলি কিনা এইটো ইনষ্টিটিউট পৰা আপ্তা মিত্ৰা স্কীম ভিতৰতে 1000 নিচিনা কমিউনিটি ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ খানকে কামিয়াবিকে ট্ৰেইন কৰিছে নাগালেণ্ড ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি লগা ছেক্ৰেটেৰী চিন্তি ৱাপাং আয়াৰ পৰা আৰু এইটো ট্ৰেইনিংটো ইষ্টাৰ্ণ নাগালেণ্ড লগা য়ুথ খানকে ডিজাষ্টাৰ মেনেজমেণ্ট স্কিলছ লগতে উঠাবলৈ কাৰণে এটা দৰকাৰী আৰু টাইমলি ইনিচিয়েটিভ আছে এনেকুৱা জনাইছে শ্ৰী আয়াৰ পৰা আৰু কৈছে কি গ্ৰাছৰুট লেভেলতে ডিজাষ্টাৰ তৈয়াৰীটো মজবুত কৰাটো ভালনাৰেবিলিটি কমতি কৰিবলৈ আৰু ষ্টেট পুৰাতে ৰেজিলিয়েঞ্চ বঢ়াবলৈ দৰকাৰী আছে আৰু ভাগ লোৱা মানুহখান চবকে এটা সুৰক্ষিত আৰু ডিজাষ্টাৰ ৰেজিলিয়েণ্ট নাগালেণ্ডে মদত কৰিবলৈ মন ডাঙৰ কৰিছে নাগালেণ্ড ক্ৰিকেট এছ'চিয়েশ্যন পৰা ফৰ্থ নৰ্থ ইষ্ট ক্ৰিকেট ডেভেলপমেণ্ট কাউন্সিল মেন্স আণ্ডাৰ 19 ষ্টেট ইন্টারস্টেট ফ্রেন্ডশিপ কাপ 2026 হোস্ট করে আছে। এই কম্পিটিশনতে নাগাল্যান্ড, অরুণাচল প্রদেশ, মণিপুর, মেঘালয়া, মিজোরাম আর সিকিম পারা ভাগ লওয়া দেখি পাব। এই টুর্নামেন্টে আজি পারা শুরু হব আর এপ্রিল 11 তারিখ তাক চলিব। ম্যাচ কান্ত নাগাল্যান্ড ক্রিকেট স্টেডিয়াম আর সভিমা ক্রিকেট গ্রাউন্ডে খেলি আছে। খবর শেষে আরো প্রায় হেডলাইন জানাই আছে। সরকার পারা ইতিয়া ওয়েস্ট এশিয়া লড়াই সময় দেশতে ফুড গ্রেন্স লাগা স্টক তো কাফি আছে এনেকা ভরসা দিলাইছে। এনবিএসসি পারা স্টেট লাগা সব এডুকেশনাল ইনস্টিটিউশনস খানকে তাইখান লাগা ক্যাম্পাস তো ড্রাগ ফ্রি জোনস এনেকা মাতি বলে খবর জানাইছে। এনসিডাব্লিউ চেয়ারপার্সন বিজয়া রাহাতকার পারা ওমেন প্রোটেকশন লস লাগা জানকারি ওপর ধ্যান দিকে বাদ করেছে। আর বিজেপি তালাগা 47th ফাউন্ডেশন ডে মানি আছে। চিফ মিনিস্টার নেফিরিও পারা সব কার্যকর্তাস খানকে খুশি সালাম জানাইছে। আজি সামলাগা নাগামিজ খবর শেষ করে আছে।